এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰে বানপীড়িত ৰাজ্যক পাৰ্যমানে সাহায্য আগবঢ়াব বুলি গোলাঘাটৰ বানপীড়িত সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণত সংগঠনটোৰ তিনিজন সদস্য নিহত হোৱাৰ তথ্য লাভ। বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশৰ বাবে এপছুৰ আহ্বান। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সফুৰা বৃত্তি প্ৰদান। আৰু লৰ্ডছ টেষ্টৰ আজি চতুৰ্থ দিনা ভোজন বিৰতিলৈকে ইংলেণ্ডৰ দ্বিতীয় ইনিংছত চাৰিটা উইকেটৰ বিনিময়ত 98 ৰাণ সংগ্ৰহ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বানপীড়িত লোকসকলক পাৰ্যমানে সকলো ধৰণৰ সহায় কৰিব বুলি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেওঁ গোলাঘাট জিলাৰ সৰুপথাৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে। তেওঁ বৰপথাৰৰ মিঠা আম চাপৰি, শিমলুচাপৰি পৰিদৰ্শন কৰি নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰত থকা বানপীড়িত ৰাইজৰ খবৰ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানপীড়িত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
ইয়াতে হৈছিলে বানপানী, 1 নম্বৰ পাৰ্কঘাট গাঁৱৰ বান আক্ৰান্ত ৰাইজ ইয়াত আছে। সকলোৰে মই খবৰ ললোঁ, স্বাস্থ্য শিবিৰো অনুষ্ঠিত হৈছে, ডক্টৰসকলৰ লগতো কথা পাতিলোঁ যাতে ডায়েৰিয়া আউটব্ৰেক আদি নহয়। ৰাইজেও গোটেই সহায়খিনি পোৱা বুলি কৈছে। অৱশ্যে ঘূৰি গ'লে তেওঁলোকৰ ঘৰ যি ভাঙিছে, মথাউৰিৰ পৰাও সমস্যা আছে, ৰাস্তাৰো সমস্যা আছে, গোটেইখিনি ৰাইজে মোক কৈছে, মই শুনিছোঁ, আমি যিমান পাৰোঁ।
উল্লেখযোগ্য যে নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5টা ৰাজহচক্ৰৰ বিস্তীৰ্ণ অঞ্চল কেইবাদিনো ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33টা সাহায্য শিবিৰ মুকলি কৰি জিলা প্ৰশাসনে বান ক্ষতিগ্ৰস্ত লোকসকললৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙী ৰাজহচক্ৰৰ অধীনৰ মুঠ 24খন গাঁৱৰ প্ৰায় 6000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ 9খন গাঁৱৰ 8000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30খন গাঁও আৰু গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23খন গাঁৱৰ প্ৰায় 2000 লোক এই বানৰ কবলত পৰিছে। সন্দেহজনক লোকে অবৈধভাৱে কত ভূমি দখল কৰিছে সেই সন্দৰ্ভত শীঘ্ৰেই বন বিভাগে তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটত প্ৰকাশ কৰে। তেওঁ কয় যে সৰুপথাৰৰ উৰিয়ামঘাটলৈ সন্দেহজনক লোকৰ আগমন ঘটাটো পৰিলক্ষিত হৈছে। উৰিয়ামঘাটৰ পৰা লাহৰিঘাট, থিং আদিলৈ নিতৌ বাছ চলাচল হোৱাৰ ফলত একাংশই গোলাঘাটৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ অপচেষ্টা চলাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে দুই এদিনৰ ভিতৰত বন বিভাগৰ এটা দলে অবৈধভাৱে দখল কৰা ভূমি সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব। এই তদন্তৰ পাছত ৰাইজ, বিধায়ক আৰু প্ৰশাসনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণৰ ফলত সংগঠনটোৰ 3জন সদস্য নিহত হোৱা বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে। সেনাবাহিনীয়ে ম্যানমাৰৰ সেনাবাহিনীৰ সহযোগত সংগঠনটোৰ শিবিৰত আক্ৰমণ চলোৱা বুলিও সংগঠনটোৱে প্ৰকাশ কৰে। এই আক্ৰমণত নয়ন অসম, গণেশ অসম আৰু প্ৰদীম অসম নামৰ সদস্যকেইজনৰ মৃত্যু হোৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ইপিনে আমাৰ বজালী জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে নিহত সদস্যসকলৰ ভিতৰত নয়ন অসম ওৰফে নয়ন মেধি নামৰ সদস্যজন জিলাখনৰ ডুমুৰীয়াৰ বাসিন্দা আছিল আৰু 1999 চনত তেওঁ সংগঠনটোত যোগ দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই আক্ৰমণৰ সৈতে অসম আৰক্ষী জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে। তেওঁ লগতে অসমৰ পৰা এই আক্ৰমণ কৰা হোৱা নাই আৰু সেনাবাহিনীৰ তৰফৰ পৰাও এনেধৰণৰ আক্ৰমণৰ কোনো তথ্য এতিয়ালৈ লাভ কৰা হোৱা নাই বুলি উল্লেখ কৰে।
বিষয়টো সম্পৰ্কত ভাৰত চৰকাৰে এতিয়ালৈকে আমাক একো জনোৱা নাই আৰু অসম আৰক্ষী এই ঘটনাক্ৰমৰ লগত জড়িত নহয় বা অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ এনেকুৱা আক্ৰমণ চলাৰ বাতৰিও মোৰ হাতত নাই। এতিয়ালৈকে যিখিনি খবৰ আহিছে অকল আলফাৰ বিবৃতিৰ পৰাই আমি পাইছোঁ, ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে একো বিবৃতি দিয়া হোৱা নাই। যদি আৰ্মীয়ে এনেকুৱা অপাৰেশ্যন কৰে সাধাৰণতে আৰ্মীৰ পৰা প্ৰেছ ৰিলিজ আহে, এই মুহূৰ্তলৈকে আৰ্মীৰ ফালৰ পৰাও আধিকাৰিক একো মন্তব্য দিয়া হোৱা নাই। সেইকাৰণে মই ভাবোঁ যে আমি অলপ অপেক্ষা কৰোঁ, গধূলিলৈকে হয়তো পৰিৱেশটো আৰু অলপ স্পষ্ট হ'ব।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ আজি 27 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ ডি হাউচাৰ বেংকছৰ অধ্যাপক ডঃ ৰাজেন্দ্ৰ সিং আৰু সন্মানী অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অব ইঞ্জিনিয়াৰিংছৰ অধ্যক্ষ জে ডি পাটিল উপস্থিত থাকে। আই আই টি গুৱাহাটীৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত সমাৱৰ্তনত এইবেলি মুঠ 2093 শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত 1005 স্নাতক, 818 স্নাতকোত্তৰ আৰু 270 পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হয়। স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা শাখাৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, ডঃ শংকৰদয়াল শৰ্মা স্বৰ্ণপদক আৰু অসমৰ ৰাজ্যপালৰ স্বৰ্ণপদককে ধৰি 4 স্বৰ্ণপদক প্ৰদান কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ অৰুণিমা গোস্বামী। বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্ৰ সন্থা এপছুৱে দাবী উত্থাপন কৰিছে। অসম চৰকাৰী ভাষা সংশোধনী আইন 2020 অনুসৰি এই ব্যৱস্থা ল'বলৈ সংগঠনটোৱে দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ বডোফা নগৰত আয়োজিত এখন সংবাদমেলত এপছুৰ সভাপতি দীপেন বড়োৱে এই আহান জনায়। বিটিআৰৰ উপৰি বড়ো জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলসমূহৰ চৰকাৰী কাম কাজৰ ক্ষেত্ৰত বড়ো ভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।
এই বিটিআৰ বিটিচি ইলেকশ্যন 2025 লগত সংগতি ৰাখি পেলাই সমগ্ৰ 40 পৰিষদীয় সমষ্টিত ড্ৰাফ্ট ইলেক্টৰেল ৰোল, যি খচৰা ভোটাৰ তালিকা, যি প্ৰস্তুতৰ কাম বিভিন্ন জিলা পৰ্যায়ত বা নিৰ্বাচনী যি কাৰ্যালয় আছে তাত চলি আছে। আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰি আছে আৰু এই ক্ষেত্ৰত আমাৰ আহ্বান আৰু আমাৰ দাবী আজিৰ এই সংবাদমেলৰ যোগেদি আসাম ষ্টেট ইলেকশ্যন কমিশ্যনক আমি আহ্বান জনাইছো, দাবী ৰাখিছো যে 2025 ছেপ্টেম্বৰ মাহত হবলগীয়া বিটিচি ইলেকশ্যনৰ যি ভোটাৰ তালিকা বা ইয়াৰ ইলেক্টৰেল ৰোল ফাইনেল যি ওলাব, সেই ইলেক্টৰেল ৰোল বড়ো ভাষাত প্ৰস্তুত কৰি পেলাই এইটো পাব্লিছ কৰিব লাগে। বড়ো ভাষাত এভেইলেবল পোৱাকেই সেইটো কৰিব লাগে। আজি নিখিল বড়ো ছাত্ৰ সন্থাই অসমীয়াৰ লগতে বড়ো ভাষাত ইলেক্টৰেল ৰোল 2025 বিটিচি নিৰ্বাচনৰ কাৰণে আমি দাবী ৰাখিছো, আমি দাবী জনাইছো।
শ্ৰীবৰুৱে কয় যে অসম চৰকাৰী ভাষা সংশোধনী আইন 2020 পঞ্চম ক অংশত বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্পষ্টৰূপত লিপিবদ্ধ কৰা হৈছে। এই আইন অনুসৰি বড়ো ভাষা ভাষী লোকৰ বসতি প্ৰধান অঞ্চলৰ চৰকাৰী কাম কাজৰ ভাষাটো ব্যৱহাৰ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। সংগঠনটোৱে শেহতীয়াকৈ ভাষাটো বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে। অসম ন্যায়িক সেৱাৰ গ্ৰেড থ্ৰীৰ মূল পৰীক্ষাত 50 বড়ো ভাষাৰ কাকত আৰু কনিষ্ঠ প্ৰশাসনীয় সহায়ক পদৰ পৰীক্ষাত 20 বড়ো ভাষাৰ কাকত সংযোজনক লৈ সংগঠনটোৱে সন্তুষ্টি প্ৰকাশ কৰে। সংগঠনটোৰ সদস্যসকলে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন কৰ্তৃপক্ষক ভাষিক ন্যায় প্ৰদানেৰে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশৰ বাবে দাবী উত্থাপন কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰাবৃত্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সঁফুৰা বৃত্তি পৰীক্ষা আৰু সঁফুৰা টেলেণ্ট ডিস্কভাৰী এনিমেচনত কৃতিত্ব সহকাৰে বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে কয় যে শিক্ষাৰ্থীসকলে প্ৰাথমিক পৰ্যায়ৰ পৰাই জ্ঞানৰ ভেটিটো শক্তিশালী ৰূপত গঢ়িব লাগে। এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক সমাজে দায়বদ্ধতাৰে কাম কৰা বাঞ্ছনীয় বুলি তেওঁ উল্লেখ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব আৰু বৌদ্ধিক বিকাশৰ বাবে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব তেওঁ আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বন্দিতা ফুকনে মোবাইলৰ অপব্যৱহাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বিৰত থাকিবলৈ আহ্বান জনায়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক সঁফুৰাৰ মুখ্য সম্পাদক কুলধৰ শইকীয়াই শিক্ষাৰ্থীক উদ্দেশ্যি মনোগ্ৰাহী ভাষণ দিয়ে। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই বৰ্ষত 45,000 অধিক ছাত্ৰ ছাত্ৰীয়ে সঁফুৰা বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে। বৰাক উপত্যকাত 3-দিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই আজি কাছাৰ জিলাত বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত চলি থকা বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। প্ৰকল্পসমূহৰ কামৰ মান আৰু গতি পৰিদৰ্শন কৰি তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰাৰ লগতে 5 কাগজ কলৰ স্থান আৰু সম্ভাৱনাৰ বিষয়ে অৱগত হয়। ইয়াৰ লগতে তেওঁ 5 নিৰ্মীয়মান কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। চিলাপথাৰত এই ৰোগত আক্ৰান্ত হৈ এটি 5 বছৰীয়া শিশুৰ মৃত্যু হয়। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকা অৱস্থাত কালি শিশুটিৰ মৃত্যু ঘটে। জিলাখনত এই পৰ্যন্ত 3 জন ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত 19 জন লোক আক্ৰান্ত হৈছে। ইয়াৰে 7 জনৰ শৰীৰত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। আক্ৰান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ফগিং কৰাৰ লগতে আঁঠুৱা ঔষধীকৰণ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। গোলাঘাট জিলাৰ বৰপথাৰৰ মিৰিগাঁৱতো এটি 6 মহীয়া শিশুৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকা অৱস্থাত কালি শিশুটিৰ মৃত্যু ঘটে। জাপানীজ এনকেফেলাইটিছ ৰোগত শিশুটিৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ পাছতেই অঞ্চলটোৰ ৰাইজে স্বাস্থ্য বিভাগৰ এই ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
ৰাজ্যৰ কেইবাখনো জিলাত আজি নেপালী ভাষাৰ যশস্বী কবি, সাহিত্যিক, আদি কবিৰূপে বিভূষিত ভানুভক্ত আচাৰ্যৰ জয়ন্তী উদযাপন কৰা হয়। অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় শাখা সমিতিৰ সহযোগত আজি ৰৌমাৰী গোৰ্খা ভৱনত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আদি কবিগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত কৰা হয়। এই অনুষ্ঠানতে সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। তদুপৰি শিশু আৰু কিশোৰ কিশোৰীসকলৰ মনোমোহা গীত নৃত্যৰ অনুষ্ঠানে সকলোকে আপ্লুত কৰে। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ নিজুলাগুৰিত আজি আদি কবিগৰাকীৰ জয়ন্তী উদযাপন কৰা হয়। অসম নেপালী সাহিত্য সভাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত শান্তিপুৰ নিজুলাগুৰি শাখা সমিতি আৰু নিজুলাগুৰি গাঁও উন্নয়ন সমিতিৰ সহযোগত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে বন্তি প্ৰজ্বলন, কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন, ভানুভক্ত ৰামায়ণৰ আবৃত্তি, চিত কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। দিনৰ ভাগত আদি কবি ভানুভক্ত আৰু তেওঁৰ সাহিত্যৰ অৱদান শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং জিলাতো আজি কবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে বৈঠালাংচু মাইচাম নেপালী বস্তিত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰী যান বাহন আৰক্ষীয়ে NSS কৰ্মীসকলৰ সহযোগত আজি পথ সুৰক্ষা সজাগতাৰ বাবে এখন বাটৰ নাট পৰিৱেশন কৰে। 8 জুলাইৰ পৰা হাতশিঙিমাৰী মহাবিদ্যালয়ৰ NSS গোটে পথ সুৰক্ষা সম্পৰ্কীয় বিশেষ শিবিৰৰ আয়োজন কৰিছে। কাইলৈ এই শিবিৰৰ সামৰণি পৰিব। আজি নাট পৰিৱেশনৰ সময়ত NSSৰ কাৰ্যবাহী বিষয়া ডঃ আবুল কৰিম শ্বেখ আৰু যান বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ ৰয় উপস্থিত আছিল। লৰ্ডছত চলি থকা এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি চতুৰ্থ দিনা ঘৰুৱা দল ইংলেণ্ডে দ্বিতীয় ইনিংছত ভোজন বিৰতিৰ পৰলৈকে 4টা উইকেটৰ বিনিময়ত 98 ৰান সংগ্ৰহ কৰিছে। আজি পতন ঘটা ইংলেণ্ডৰ 2টা উইকেট মহম্মদ ছিৰাজে দখল কৰে। নীতিশ কুমাৰ ৰেড্ডী আৰু আকাশদ্বীপে 1টাকৈ উইকেট দখল কৰে। শেহতীয়া বাতৰি অনুসৰি ঘৰুৱা দলটোৱে 4টা উইকেটৰ বিনিময়ত 119 ৰান সংগ্ৰহ কৰিছে। ইংলেণ্ডৰ হৈ বৰ্তমান বেন ষ্টকছে 9 ৰান আৰু জ' ৰুটে 30 ৰান সংগ্ৰহ কৰি খেলি আছে। অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰশ্বিদক জাপানলৈ যাবলগীয়া ভাৰতীয় বেডমিণ্টন দলৰ প্ৰবন্ধকৰ দায়িত্ব দিয়া হৈছে। ভাৰতীয় দলটোৱে কাইলৈৰ পৰা 20 জুলাইলৈ টকিঅ'ত হ'বলগীয়া জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। বিশ্ব বেডমিণ্টনৰ স্বীকৃতিপ্ৰাপ্ত ছুপাৰ 750 প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে ভাৰতীয় দলটো আজি নিশা নতুন দিল্লীৰ পৰা ৰাওনা হ'ব বুলি সৰ্বভাৰতীয় বেডমিণ্টন সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু বকো ক্ৰীড়া সন্থাৰ উদ্যোগত আজি 15 বছৰ অনুৰ্ধ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। জিলাখনৰ কেইবাটাও দলে এই প্ৰতিযোগিতাত অংশ লৈছে। প্ৰতিযোগিতাৰ খেলসমূহ কামৰূপ জিলাৰ বিভিন্ন স্থানত খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজক পাৰ্যমানে সাহায্য আগবঢ়াব বুলি গোলাঘাটৰ বানপীড়িতক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণত সংগঠনটোৰ 3জন সদস্য নিহত হোৱাৰ তথ্য লাভ। BTC সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকাত অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশ কৰাৰ বাবে এপছুৰ আহ্বান। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সফুৰা বৃত্তি প্ৰদান। আৰু লৰ্ডছ টেষ্টৰ আজি চতুৰ্থ দিনা ইংলেণ্ডৰ দ্বিতীয় ইনিংছত 4টা উইকেটৰ বিনিময়ত 119 ৰান সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।